গীতমালা তেৰ অধ্যায় প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। হে যীহোৱা, আৰু কিমান কাল তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা? কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্ৰতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্ৰুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা? হে মোৰ ঈশ্বৰ যীহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া, মোৰ দোষকো আলোকিত কৰা, নহ'লে মই মৃত্যুৰ নিদ্ৰাত টোপনি যাম। মোৰ শত্ৰুৱে তেতিয়া ক'ব, মই জয়ী হ'লো। মই অস্থিৰ হোৱাত শত্ৰুবোৰে আনন্দ কৰিব, কিন্তু মই তোমাৰ দৃহ প্ৰেমত ভৰসা কৰিছো। তুমি মোক পৰিত্ৰাণ কৰিবা আৰু মোৰ মন আনন্দিত হ'ব। মই যীহোৱাৰ উদ্দেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মংগল আচৰণ কৰিছে।